এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক, 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা সাংসদ অমৃতপাল সিঙৰ 7 জন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কাইলৈ হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষা স্থগিত, আৰু ৰিয়ান পৰাগক IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ প্ৰথম 3খন খেলৰ অধিনায়কৰ দায়িত্ব। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব 40% বৃদ্ধি কৰাত অসম মন্ত্ৰীসভাই অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এই বৈঠকত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি বিয়লিৰ ভাগত ডিব্ৰুগড়ত উপস্থিত হয়। মন্ত্ৰীসভাৰ বৈঠক সন্দৰ্ভত বিতং বাতৰি আমি কিছু সময় পাছতে প্ৰচাৰ কৰিম। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 33টা সমষ্টিত মুঠ 94গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্বাচন হ'বলগীয়া 2খন জিলা কামৰূপ আৰু গোৱালপাৰাৰ 36টা সমষ্টিৰ বাবে মুঠ 107গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে 3গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। কামৰূপ জিলাৰ অন্তৰ্গত হাহিম সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা আৰু খলিহাকোঠ পৰিষদীয় সমষ্টিত নগৰমল স্বৰ্গীয়াৰী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা 55গৰাকী প্ৰাৰ্থীৰ ভিতৰত জয়ৰামকুছি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰেমাজুলী ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। পৰিষদৰ এই নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে 30টাত আৰু বিজেপিয়ে 6টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে। 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ হ'ব। অহা 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন 2 এপ্ৰিলত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বেংক ব্যৱসায়িক প্ৰতিষ্ঠান চাহ বাগিচা ইত্যাদি বন্ধ থাকিব। গোৱালপাৰা জিলা আয়ুক্তই স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াসকলক 3টা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিছে। নিৰ্বাচন সন্দৰ্ভত জিলা প্ৰশাসনে আজি জিলা আয়ুক্তৰ সভাকক্ষত সকলো প্ৰাৰ্থীৰ লগত মিলিত হয়। নিৰ্বাচনী পৰ্যবেক্ষক ৰঞ্জিত কুমাৰ লস্কৰ আৰু ত্ৰিপুৰেন্দ্ৰ পাটৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে মানি চলিবলগীয়া আচৰণ বিধি সম্পৰ্কে তেওঁলোকক অৱগত কৰে। সভাখনত গোৱালপাৰা আৰক্ষীৰ বিষয়ববীয়াসকলৰ লগতে গোৱালপাৰা পশ্চিম সমজিলাৰ প্ৰশাসনীয় বিষয়াসকলো উপস্থিত থাকে। কামৰূপ জিলাতো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ জিলা আয়ুক্তই নিৰ্বাচনী প্ৰশিক্ষণৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা তথা সাংসদ অমৃতপাল সিঙৰ 7 জন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ কৰা হৈছে। যোৱা 16 মাৰ্চৰ পৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা 25জনীয়া পঞ্জাৱ আৰক্ষীৰ দলে তেওঁলোকক আজি আইনী প্ৰক্ৰিয়া অনুসৰি পঞ্জাৱলৈ লৈ যায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা সিং আৰু তেওঁৰ 9জন সহযোগীৰ ভিতৰত 7জনৰ ওপৰত বলবৎ থকা এই আইন শিথিল কৰাৰ বাবে পঞ্জাৱ চৰকাৰে সিদ্ধান্ত লৈছিল। আজি পুৱাৰ ভাগত নেতাগৰাকীৰ সহযোগী কুলবন্ত সিং ধলিৱাল, হৰজিৎ সিং, গুৰিন্দৰ পাল সিং, বসন্ত সিং, ভগৱন্ত সিং আৰু দলজিৎ সিং কালচিসহ মুঠ 7জন বন্দীক মুকলি কৰি দিয়াৰ পাছত পঞ্জাৱ আৰক্ষীয়ে আনুষ্ঠানিকতা সম্পন্ন কৰি পঞ্জাৱলৈ লৈ যায়। অৱশ্যে অমৃতপাল সিং, পাপলপ্ৰীত সিং আৰু ৱৰিন্দৰ সিং জুহাল ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ থাকিব। তেওঁলোকৰ জিম্মাৰ ম্যাদ অহা মাহত শেষ হ'ব বুলি জানিব পৰা গৈছে যদিও আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোককো স্থানান্তৰ কৰা হ'ব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত তেওঁলোকৰ বন্দীত্বৰ ম্যাদ উকলি যোৱাৰ পাছত পঞ্জাৱত থানা আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰিছিল। স্বচ্ছতা অভিযানক কাৰ্যকৰীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বজালীৰ বেলনা গাঁৱলৈ 2024 বৰ্ষৰ সংস্কাৰধ্বনি স্বচ্ছতা বঁটা আগবঢ়োৱা হৈছে। কৃষিজীৱী গাঁওবাসীয়ে কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাৰ জৰিয়তে অতি কম দিনৰ ভিতৰত প্লাষ্টিক বৰ্জনৰ দৰে পদক্ষেপ গ্ৰহণ কৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ৰাজ্যজুৰি আদৰ্শ দাঙি ধৰিছে। অহা 23 মাৰ্চত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এটা অনুষ্ঠানত গাঁওখনলৈ এই বঁটা আগবঢ়োৱা হ'ব। এই সন্দৰ্ভত আমাৰ বজালীৰ সংবাদদাতা কল্যাণ কলিতাই এইদৰে কয়।
বজালীৰ এখন গাঁও হৈছে বেলনা। বজালী জিলা সদৰ পাঠশালাৰ পৰা প্ৰায় 3 কিলোমিটাৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এই গাঁৱৰ ৰাইজে সমাজৰ প্ৰতি এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। গাঁওখনৰ প্ৰতিটো পৰিয়ালে নিজৰ ঘৰৰ চৌহদৰ লগতে বাট পথ সদায় পৰিষ্কাৰ কৰি ৰাখি গাঁওখনক জাকত জিলিকা কৰি তুলিছে। গাঁওখনৰ ঠায়ে ঠায়ে বিভিন্ন বেনাৰ আৰি প্ৰদূষণ, মাদক দ্ৰব্যৰ অপকাৰিতা, স্বচ্ছতা আদিৰ ওপৰত বিভিন্ন সজাগতামূলক বাৰ্তা লিপিবদ্ধ কৰিছে। উল্লেখযোগ্য যে বজালী জিলাৰ বেলনা গাঁওখনক খাটিখোৱা কৃষিজীৱী গাঁওবাসীয়ে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বর্জন করে স্বচ্ছতারে অসমত এক আদর্শ দাঙি ধরবলে সক্ষম হয়। যার পরিপ্রেক্ষিতত অসমৰ তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোয়ালে 2019 চনৰ 8 অক্টোবৰত গাঁওখনক আনুষ্ঠানিকভাবে অসমৰ প্রথমখন পলিথিন মুক্ত স্বচ্ছ গাঁও হিসাবে ঘোষণা করে গাঁওবাসীর আদর্শ সকলকে অনুকরণ করবলৈ আহ্বান জনায়। ইয়ার পিছতে দেশের প্রধানমন্ত্রী নরেন্দ্র মোদীও টুইটার যোগে গাঁওখনৰ এই পদক্ষেপর শলাগ লৈ গাঁওবাসীক প্রশংসায় উপচাই পেলায়। নিজের চেষ্টা আর একাগ্রতার আজি বজালীর বেলনা গাঁওখানে স্বচ্ছতার ক্ষেত্রে এক নিদর্শন দাঙি ধরবলে সক্ষম হয়েছে। এনে এক প্রেক্ষাপটে বেলনা গাঁওবাসীয়ে দেখুয়া রূপান্তরের এই প্রেরণাদায়ক অবদানের বাবে অহা 23 মার্চত গুয়াহাটীস্থিত শ্রীমন্ত শঙ্করদেব আন্তর্জাতিক প্রেক্ষাগৃহত বেলনা গাঁওলে 2024 বর্ষের সংস্কারধ্বনি স্বচ্ছতা বঁটা প্রদান করবলে উলাইছে।
আজি ডিব্ৰুগড়ত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠক সম্পৰ্কত বিস্তাৰিত খবৰ আমালৈ আহিছে। এই অনুসৰি নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব 40% কৰাত অসম মন্ত্ৰীসভাই অনুমোদন দিছে। অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমন্ত্ৰণ জনাবলৈকো অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশত মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত নাৰ্ছসকলৰ বয়সৰ ঊৰ্ধসীমাৰ ব্যৱস্থা বাতিল কৰিবলৈকো অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। এইবাৰৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱ কৰা ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানক ডিগ্ৰী প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনায়। আজিৰ বৈঠকে গোৱালপাৰা অসামৰিক চিকিৎসালয়খনক শ্বহীদ নিধানুৰাম ৰাজবংশী চিকিৎসালয় হিচাপে নামকৰণ কৰিবলৈও সিদ্ধান্ত লয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে প্ৰকাশ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কাইলৈ পিছবেলা হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে। শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰকে জনোৱা মতে এই বিষয়ৰ পৰীক্ষাৰ দিন পাছত ঘোষণা কৰা হ'ব। পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে আমাৰ বিশেষ সংবাদদাতাক জনোৱা মতে এটা পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়ে সম্ভেদ পোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰীভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সকলোবোৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক এই পৰীক্ষাৰ বাবে মনোনীত মূল মহাবিদ্যালয়ত আজিৰ ভিতৰত গণিত বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলাসমূহ জমা দিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে বুলিও পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে জানিবলৈ দিয়ে। বৰপেটা জিলা পৰীক্ষা বোৰ্ডৰ অধীনৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ আজি হ'বলগীয়া ইংৰাজী পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা পিছুৱাই দিয়া হয়। আমাৰ বৰপেটাৰ সংবাদদাতাই জনোৱা মতে যোৱা নিশা নৱম শ্ৰেণীৰ ইংৰাজীৰ কাকত ফাদিল হোৱাৰ বিষয়ে বাতৰি বিয়পি পৰাৰ পাছত জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে এই প্ৰশ্নকাকতৰ সত্যতা মিলাই চাই আৰু মিল ধৰা পেলায়। ইয়াৰ পৰিপ্ৰেক্ষিতত আজিৰ এই কাকতৰ পৰীক্ষা স্থগিত ৰখা হয়। ঘটনা সম্পৰ্কত বৰপেটা সদৰ থানাত এখন এজাহাৰো দাখিল কৰা হৈছে। আজি বিশ্ব সাধু কোৱা দিৱস। শিশুৰ সাধু শুনা আৰু সাধু কোৱাৰ অভ্যাস গঢ়ি তুলি এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টিৰ লক্ষ্যৰে 1991 চনৰ 20 মাৰ্চত ছুইডেনত এই দিৱসৰ সূচনা কৰা হৈছিল। পৰৱৰ্তী সময়ত ই বিশ্ব সাধু কোৱা দিৱস হিচাপে স্বীকৃতি লাভ কৰে। আজিৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত ভিন ভিন ভাষাত প্ৰচলিত সাধু আৰু লোককথাসমূহ সংৰক্ষণৰ কাৰণে শুনা আৰু কোৱাৰ কাৰ্যসূচী আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো অসমীয়া লোককৃষ্টিৰ অভিন্ন অংগ সাধু আৰু লোককথাসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিভিন্ন মাধ্যমৰ সহায়ত পৰিৱেশনৰ ব্যৱস্থা কৰা হয়। বৰপেটাত এই উপলক্ষে সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰথমৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই কাৰ্যসূচীত বহুতো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তেজপুৰতো তেজপুৰ সাহিত্য সভাৰ কুঁহি উপসমিতিৰ উদ্যোগত সাধু শুনো আহক শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভঁৰালীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এনেদৰে কয়।
সুন্দৰ অনুষ্ঠান এটা আমাৰ এই ডাক বাংলা অৰ্থাৎ জিলা মিউজিয়ামৰ প্ৰাংগণত অনুষ্ঠিত কৰিছে। গতিকে মই উদ্যোক্তাসকল আৰু লগতে ইয়াত উপস্থিত অভিভাৱক শিশুসকলক ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। এই অনুষ্ঠানলৈ আহি পেলাই মোৰ নিজৰ শিশু অৱস্থাত আমাৰ নিজৰ আইতাই কোৱা সাধু, মায়ে কোৱা সাধু এইবিলাক মনলৈ আহিছে। আৰু আজিকালিৰ এই যান্ত্ৰিক যুগত এই সাধু কোৱা পৰম্পৰাবিলাক লাহে লাহে নোহোৱা হৈছে। এটা অতি সুন্দৰ সাধু কথা কোৱা পৰম্পৰা আছিলে। আমি নিজে সেইটো পাইছিলো আইতাৰ পৰা মাৰ পৰা। গতিকে এই ধৰণৰ উদ্যোগে নিশ্চয় সমাজখনলৈ বিশেষ এটা ধনাত্মক পৰিৱৰ্তন আনিব। অভিভাৱকসকলে আকৌ হয়তো সাধু ক'বলৈ আৰম্ভ কৰিব।
জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত পৰহিলৈ অৰ্থাৎ শনিবাৰে নিশা 8:30 পৰা 9:30 ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎ চাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ চমুকৈ WWF ইণ্ডিয়া নামৰ সংস্থাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী সফল কৰাৰ বাবে চৰকাৰে এই এঘণ্টা ব্যক্তিগত, ব্যৱসায়িক আৰু অন্যান্য সংস্থাসমূহক পৰিৱেশ বহন ক্ষমতা ৰক্ষাৰ বাবে প্ৰতীকীভাৱে এই কাৰ্য কৰিবলৈ আহান জনাইছে। এনেধৰণৰ সৰু অথচ গুৰুত্বপূৰ্ণ পদক্ষেপে জলবায়ু পৰিৱৰ্তন ৰোধ আৰু শক্তি সংৰক্ষণৰ অভ্যাস গঢ় দিয়াৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিব বুলিও ৰাজ্য চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত 2025 বৰ্ষৰ বাজেটত 420 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ 25,000 নামঘৰক দুটা কিস্তি 3 লাখ টকাকৈ প্ৰদান কৰা হ'ব। অহা 31 মাৰ্চৰ পূৰ্বে প্ৰথম কিস্তিৰ ধন মোকলাই দিয়া হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 ইয়াৰ দৃষ্টিপাতত পৰিৱেশ প্ৰদূষণ নতুন ভাবুকি শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ ৰুণজুন টেৰণপি আৰু পৰিৱেশকৰ্মী মুবিনা আখতাৰে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03612661876 আৰু 2662325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ এয়াৰ নিউজ GHY আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটীযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে মেডিকেল কলেজ ৰিচাৰ্চ কানেক্ট নামৰ সংস্থাৰ দ্বাৰা চলোৱা গৱেষণাত একেৰাহে দ্বিতীয় বছৰৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী চিকিৎসা মহাবিদ্যালয় হিচাপে সন্মানিত হৈছে। আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত চিকিৎসা মহাবিদ্যালয়খনক এই সন্মান প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে এই সন্মান গ্ৰহণ কৰে। অনুষ্ঠানত নীতি আয়োগৰ সদস্য প্ৰখ্যাত চিকিৎসক ডাঃ ভি কে পল, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ডাঃ বি এন গংগাধৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ভাৰতীয় উদ্যোগ মহাসংঘৰ যুৱ গোট ইয়ং ইণ্ডিয়ানছ গুৱাহাটীৰ সৈতে আজি কামৰূপ মহানগৰ জিলাৰ 32খন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এই চুক্তিত স্বাক্ষৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগত দিশৰ লগতে উদ্যমিতাৰ দিশত আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হৈছে বুলি উল্লেখ কৰে। গুৱাহাটীৰ চানমাৰী আৰক্ষীয়ে অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা এটা দুষ্ট চক্ৰৰ 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে প্ৰথমে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা ইনজামুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গড়চুকৰ এখন হোটেলত আশ্ৰয় লৈ থকা ছত্তীশগড়ৰ চালু ৰত্নপ্ৰকাশ আৰু মুৰলীধৰ সুমিত ফিটলাই নামৰ আন দুজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি ধেমাজি জিলাত 21টা অংগনবাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ধেমাজি সদৰত অৱস্থিত প্ৰায় 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত বিটি কলনীৰ অংগনবাড়ী কেন্দ্ৰটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰ মাত্ৰ খেলা ধূলাৰ ক্ষেত্ৰ নহয়, বৰঞ্চ ই শিক্ষাৰো কেন্দ্ৰ। ক্ৰিকেটাৰ ৰিয়ান পৰাগে IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম 3খন খেলত নেতৃত্ব বহন কৰিব বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই অনুসৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অহা 23 মাৰ্চত, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 26 মাৰ্চত আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 30 মাৰ্চত হ'বলগীয়া খেলকেইখনত ৰিয়ানে অধিনায়কৰ দায়িত্ব পালন কৰিব। যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ শিশিৰ কুমাৰ বৰঠাকুৰৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। যোৱা কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স আছিল 75 বছৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক। 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা সাংসদ অমৃতপাল সিঙৰ 7জন সহযোগীত ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কাইলৈ হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষা স্থগিত। আৰু ৰিয়ান পৰাগক আই পি এল টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ প্ৰথম তিনিখন খেলৰ অধিনায়কৰ দায়িত্ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে, পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।